এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ধেমাজি জিলাৰ সীমামূৰীয়া গাঁওসমূহত আন্তঃৰাজ্যিক সীমা সমস্যা শীঘ্ৰে সমাধান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ আকৰ্ষণীয় প্ৰচাৰ অভিযান। প্ৰশ্নকাকত ফাদিল আৰু প্ৰটকল উলংঘাৰ পৰিপ্ৰেক্ষিতত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিল। পাণবজাৰ পানীশোধন প্ৰকল্পৰ মেৰামতিৰ কামত গুৱাহাটী মহানগৰীৰ 16টা স্থানত পানী যোগান ব্যাহত। আৰু নৱেম্বৰৰ প্ৰথমখন খেলৰ ঘোষণাৰে গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সংস্থা ষ্টেডিয়ামৰ টেষ্ট মেচ আয়োজনৰ যোগ্যতা লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি ধেমাজি জিলাৰ সীমামূৰীয়া গাঁওসমূহত আন্তঃৰাজ্যিক সীমা সমস্যা শীঘ্ৰে সমাধান কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে জিলাখনত সীমা সমস্যা থকা 10খন গাঁৱৰ ভিতৰত 7খনৰ সমস্যা সমাধান হৈছে আৰু 3খনৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰে চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা অনুষ্ঠিত হ'ব। ডঃ শৰ্মাই কালি ধেমাজি আৰু ঢকুৱাখানা সমষ্টিৰ কেইবাটাও ক্ষেত্ৰৰ উন্নয়নৰ বুজ লয়। তেওঁ পূৰ্বৰ মন্ত্ৰীসভাৰ বৈঠকত কৰা ধেমাজি কেন্দ্ৰিক ঘোষণাসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলাখনত বান পৰিস্থিতি আৰু আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবেও প্ৰয়োজনীয় নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে জিলাখনত কেইবাটাও পথ নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। তদুপৰি ধেমাজিত চিকিৎসা মহাবিদ্যালয় তথা হাস্পতাল, সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু সংহত ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ অগ্ৰগতি তেওঁ বুজ লয়। ডঃ শৰ্মাই ঢকুৱাখানা সমষ্টিৰ পথ উন্নয়ন আৰু কৃষি তথা স্বাস্থ্যকে ধৰি বিভিন্ন ক্ষেত্ৰৰ উন্নয়নমূলক আঁচনি ৰূপায়ণৰো অগ্ৰগতিৰ বুজ লয়। সমষ্টিটোৰ মহকুমা চিকিৎসালয়খন 200খন বিচনাযুক্ত জিলা চিকিৎসালয়লৈ উন্নীত কৰাৰ লগতে চিকিৎসালয়খনৰ সংলগ্ন আৱাসগৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ তেওঁ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। তদুপৰি তেওঁ জলজীৱন মিছনৰ অধীনত পানী যোগান, কৃষি বিভাগৰ দ্বাৰা ধান আৰু সৰিয়হ ক্ৰয়, ফচল বীমা যোজনা, কেইবাখনো আঁচনি আৰু প্ৰকল্পৰ কাম কাজৰ পৰ্যালোচনা কৰে। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণত লখিমপুৰ জিলাত স্বাক্ষৰিত 79খন বুজাবুজিৰ চুক্তি কাৰ্যকৰী কৰাৰ বাবে যাৱতীয় কাম কাজসমূহ সম্পন্ন কৰিবলৈ তেওঁ জিলাখনৰ আয়ুক্তক নিৰ্দেশ দিছে। ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাট বিহু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে বিতংভাৱে আলোচনা কৰে। ডঃ শৰ্মাই কালি ডিব্ৰুগড়ৰ মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সৈতে বৈঠকত মিলিত হৈ জনগোষ্ঠীটোৰ জনজাতিকৰণ, মটক স্বায়ত্তশাসিত পৰিষদত মহিলাৰ সংৰক্ষিত আসন বৃদ্ধিকে ধৰি কেইবাটাও বিষয়ে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কালি ডিব্ৰুগড়ৰ লেপেটকটাৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ প্ৰকল্প পৰিদৰ্শন কৰে। ডঃ শৰ্মাই প্ৰকল্পটোৰ কেন্দ্ৰীয় কক্ষ, পণ্যাগাৰ আৰু উৎপাদনস্থলী পৰিদৰ্শন কৰাৰ পাছত প্ৰতিষ্ঠানটোৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ ইয়াৰ শেহতীয়া কাম কাজ, উন্নয়ন তথা ভৱিষ্যৎ পৰিকল্পনা, প্ৰতিষ্ঠানটোৱে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰে। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। কালি কামৰূপ জিলাৰ বামুণীগাঁও পৰিষদীয় সমষ্টিত সাংসদ বিজুলী কলিতা মেধিয়ে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি বিজেপিৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ প্ৰচাৰ চলায়। সাংসদগৰাকীয়ে বকো পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী সুমিত ৰাভাৰ সৈতেও প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাতো নিৰ্বাচন হ'বলগীয়া 19টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থীসকলে ভোটদাতাক আকৰ্ষিত কৰিবলৈ বিভিন্ন ধৰণেৰে চেষ্টা চলাইছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই গোৱালপাৰাৰ আগিয়া সমষ্টিত আজি দলৰ প্ৰাৰ্থী সুচিত্ৰা নাথৰ হৈ প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিনে কালি জিলাখনৰ কেইবাটাও পৰিষদীয় সমষ্টিত বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। দুধনৈত দক্ষিণ দুধনৈত বিজেপি সমৰ্থিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভাই প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ সঞ্জীৱ কুমাৰ ৰাভা, ভোটাৰ্ছ পাৰ্টি অব ইণ্ডিয়া দলৰ পুনম হাজোৱাৰীৰ সমানে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। আগিয়া পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুচিত্ৰা নাথ, কংগ্ৰেছ প্ৰাৰ্থী সোণালী সূত্ৰধৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী সাধনা চাংমাৰ প্ৰচাৰ অভিযানে নিৰ্বাচনী আকৰ্ষণ সৃষ্টি কৰিছে। দ্বাৰকা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মোদী ট্ৰাফাই সমষ্টিটোত তীব্ৰ প্ৰচাৰ চলাইছে। আন আন সমষ্টিসমূহতো প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে। এই নিৰ্বাচনত 2খন জিলাৰ মুঠ 33টা পৰিষদীয় সমষ্টিত 96গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। 3গৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। উল্লেখযোগ্য যে অহা 2 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ হ'ব। অহা 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। প্ৰশ্নকাকত ফাদিল আৰু প্ৰটকল উলংঘাৰ বাতৰিৰ বাবে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কাইলৈৰ পৰা 29 মাৰ্চলৈ হ'বলগীয়া বাকী বিষয়সমূহৰ পৰীক্ষা বাতিল কৰা হৈছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কাইলৈ হ'বলগীয়া অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বৈঠকত পৰৱৰ্তী ব্যৱস্থা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে। ইপিনে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নিৰ্ধাৰিত সময়ৰ পূৰ্বে একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্নকাকতৰ পেকেটৰ চিল খোলাৰ বাবে 10খন জিলাৰ 15খন ব্যক্তিগত বিদ্যালয়ৰ স্বীকৃতি সাময়িকভাৱে বাতিল কৰিছে। ৰাজ্য চৰকাৰে নিয়ম ভংগৰ বাবে 3খন প্ৰাদেশিকীকৃত বিদ্যালয়ৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব। এই সংক্ৰান্তত এজাহাৰ ৰুজু কৰা হৈছে আৰু বিদ্যালয়কেইখনক 2025-26 বৰ্ষৰ বাবে একাদশ শ্ৰেণীত নামভৰ্তিৰ পৰা বাৰণ কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছিংগাপুৰ চৰকাৰৰ আমন্ত্ৰণ মৰ্মে 3-দিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। মন্ত্ৰীগৰাকীয়ে সামুদ্ৰিক ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধি, বন্দৰ উন্নয়ন, জাহাজ মেৰামতি খণ্ডৰ ৰূপান্তৰ তথা জলপথ আৰু সামুদ্ৰিক খণ্ডৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত মিলিত হ'ব। এই আলোচনাই ভাৰত আৰু ছিংগাপুৰৰ মাজৰ সামুদ্ৰিক তথা বাণিজ্যিক সম্পৰ্কক নতুন গতি দিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সমাজৰ সৈতেও মত বিনিময় অনুষ্ঠানত মিলিত হ'ব। তদুপৰি সামুদ্ৰিক খণ্ডত নতুন সুযোগ সম্ভাৱনা মুকলি কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে দেশখনৰ সামুদ্ৰিক খণ্ডৰ ভালেসংখ্যক শীৰ্ষ নেতাক সাক্ষাৎ কৰিব। তেওঁ ছিংগাপুৰৰ কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্ৰীৰ সৈতেও মিলিত হ'ব। পানবজাৰ পানী শোধন প্ৰকল্পত বৈদ্যুতিক খুঁটা সলনিৰ বাবে আজি আৰু কাইলৈ গুৱাহাটী মহানগৰীৰ 16টা স্থানত পানী যোগান বন্ধ থাকিব। এই সন্দৰ্ভত পৌৰ নিগমে জাৰি কৰা এটা বিবৃতি অনুসৰি মেৰামতিৰ সময়ছোৱাত পানবজাৰ, ফাঁচী বজাৰ, আঠগাঁও, এটি ৰোড, ছাত্ৰীবাৰী, পল্টন বজাৰ, ৰিহাবাৰী, কছাৰীবস্তি, বি বৰুৱা ৰোড, উলুবাৰী, গান্ধীবস্তি, দক্ষিণ শৰণীয়া, লাচিত নগৰ, ভঙাগড়, ৰাজগড় আৰু পূব শৰণীয়াত পানী যোগান বন্ধ থাকিব। পৌৰ নিগমে ইয়াৰ লগতে জাইকা প্ৰকল্পৰ অধীনত জল বোৰ্ডে ইতিমধ্যে সামৰি লোৱা অঞ্চলসমূহত অহা 1 জুলাইৰ পৰা গুৱাহাটী পৌৰ নিগমৰ পানী যোগান বন্ধ কৰা হ'ব বুলি জাননী প্ৰকাশ কৰিছে। জাননীখনত উল্লেখ কৰা অনুযায়ী জল বোৰ্ডৰ অধীনত পানী সংযোগৰ বাবে পৌৰ নিগমৰ ৰেচন কাৰ্ড থকা গ্ৰাহকে 30 জুনৰ ভিতৰত আবেদন কৰিলে পানী সংযোগৰ সমুদায় 9,500 টকা খৰচ পৌৰ নিগমে বহন কৰিব। জল বোৰ্ডৰ অধীনত পানী যোগান প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ লগতে গ্ৰাহকসকলক উৎসাহিত কৰাৰ বাবে নিগমে এই পদক্ষেপ গ্ৰহণ কৰিছে। পৰিৱেশ প্ৰদূষণ ৰোধ কৰি ইয়াৰ সংৰক্ষণৰ বাবে প্ৰতিগৰাকী ব্যক্তি, চৰকাৰ, প্ৰশাসন আৰু দল সংগঠনে একগোট হৈ প্ৰয়াস চলাব লাগিব। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কালি পৰিৱেশকৰ্মী মুবিনা আখতাৰ আৰু মেডিচিন বিভাগৰ বিশিষ্ট চিকিৎসক ডঃ ৰুণজুন টেৰণপিয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয় যে বায়ু, পানী, পোহৰ আৰু শব্দকে ধৰি পৰিৱেশৰ প্ৰতিটো উপাদানকে প্ৰদূষণে ক্ষতি কৰে আৰু ইয়াৰ ফলত মানৱ জাতিকে ধৰি সমগ্ৰ জীৱকুলৰ জীৱন ধাৰণৰ শৈলীত নেতিবাচক প্ৰভাৱ পৰে।
আজিকালি সাধাৰণ কিবা এটা অনুষ্ঠান হলে মানুহৰ ডিজে বা এনেকুৱা চাউণ্ড বক্স এটা লগাই যিটো ধৰণৰ এটা উৎপাত হয়, উৎপাত বুলিয়েই কৈছোঁ, সৃষ্টি কৰে। ই সাধাৰণ মানে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা যিসকল ৰোগী বা যিসকল বৃদ্ধ লোক তেওঁলোকৰ ওপৰত যিটো প্ৰভাৱ পেলায়, কাৰণ আমিয়ে সেইটো সহ্য কৰিব নোৱাৰোঁ। তেওঁ আমি দেখোঁ পিকনিকৰ নামত কালি পৰহি আমি ফাকুৱা পালন কৰিছোঁ, তাত আমি দেখিছোঁ যে কাৰোবাৰ ঘৰৰ তলত কোনোবাই তেনেকুৱা এটা ছিষ্টেম লৈ, ডাঙৰ মিউজিক ছিষ্টেম লৈ, চাউণ্ড বক্স লৈ, সি যদি ৰাতি 12টা বজাত তেনেকুৱা ধৰণৰ এটা অৱস্থাৰ সৃষ্টি কৰে, তে সেইটো আচলতে আমি কোনো কাৰণতে শুভ লক্ষণ বুলি ক'ব নোৱাৰোঁ। আৰু আচলতে কোনো শিক্ষিত মানুহে তেনেকুৱা নকৰেও। কিন্তু কথাটো হ'ল যে আপুনি কাকো এইটো বিষয়ে ক'ব নোৱাৰে, প্ৰাইভেট লিবাৰ্টিৰ কথা আহিব। গতিকে সেইটো ক্ষেত্ৰতো মই আগতেই কৈছিলোঁ যে আমাৰ প্ৰশাসন, বিশেষকৈ আমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ড আছে, তেওঁলোকৰ এটা সক্ৰিয় ভূমিকা আমি নাগৰিক হিচাপে সকলোৱে আশা কৰোঁ।
পৰিৱেশজনিত সমস্যাসমূহ ৰোধ কৰিবলৈ হলে পৰিৱেশ সুস্থ কৰি ৰখাৰ বাবে সমাজৰ লগতে প্ৰশাসনে সচেতন হৈ নিজৰ দায়িত্ব পালন কৰিব লাগিব বুলি তেওঁলোকে প্ৰকাশ কৰে। গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সংস্থা ষ্টেডিয়ামে টেষ্ট মেচ আয়োজনৰ যোগ্যতা লাভ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলৰ পূৰ্বে কালি অনুষ্ঠিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ বৈঠকত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ আসন্ন টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল গুৱাহাটীত আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সম্পৰ্কত বিতং তথ্যৰ সৈতে এয়া আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰ।
দীৰ্ঘদিনীয়া জল্পনা কল্পনাৰ পাছত গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ যিখন ষ্টেডিয়াম, ক্ৰিকেট ষ্টেডিয়াম হিচাপে তাক নিৰ্মাণ কৰা হৈছিল, সেই ক্ৰিকেট ষ্টেডিয়ামখনক এতিয়া টেষ্ট ক্ৰিকেটৰ স্থান হিচাপে, ভেনু হিচাপে মানে ICCয়ে স্বীকৃতি দিছে। আৰু আচলতে ইয়াত কৃতিত্ব আমাৰ অসম সন্তান BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ বিশেষ ভূমিকা আছে ইয়াতে। কালি যিখন BCCI ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ একেবাৰে সৰ্বোচ্চ সভা, এপেক্স কাউন্সিলৰ সভাত এই সিদ্ধান্ত লোৱা হয়, গুৱাহাটীক টেষ্ট ভেনু হিচাপে স্বীকৃতি দিয়া হয়। তাৰ লগতে বিশাখাপট্টনম, পাঞ্জাবৰ মুলানপুৰত যিখন নতুনকৈ ক্ৰিকেট ষ্টেডিয়াম হৈছে সেইখন তাকো টেষ্ট ভেনু হিচাপে স্বীকৃতি দিয়া হৈছে। লগতে ইন্দোৰ আৰু তিৰুৱনন্তপুৰমক টেষ্ট ক্ৰিকেটৰ ভেন্যু হিচাপে বিচিচিয়াই স্বীকৃতি দিছে। আৰু এটা সুখবৰ হৈছে যে এই স্বীকৃতি পোৱাৰ পাছতে অহা নৱেম্বৰ মাহত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত যিখন শৃংখলাৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ'ব সেই খেলখন ইয়াত গুৱাহাটীত অনুষ্ঠিত হ'ব এই এচি ষ্টেডিয়ামত। আৰু তাৰ লগতে ছেপ্টেম্বৰ মাহত হ'বলগীয়া এদিনীয়া মহিলা বিশ্বকাপৰো এখন খেল আমাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বিচিচিয়াইৰ সচিব পদত অধিষ্ঠিত হোৱাৰ পাছতে দেৱজিৎ শইকীয়াই কৈছিল যে গুৱাহাটীক টেষ্ট চেণ্টাৰৰ টেষ্ট খেলৰ স্থান হিচাপে মৰ্যাদা দিয়াৰ ক্ষেত্ৰত তেওঁ কাম কৰিব বুলি কৈছিল। আৰু তেওঁ কিছুদিনৰ পিছতে আচলতে দায়িত্ব লোৱাৰ সফলতা অৰ্জন কৰিলে। এতিয়া ক'ব লাগিব যে গুৱাহাটীত আচলতে বহুদিন অপেক্ষা কৰিব লগা হ'ল, কাৰণ ইয়াৰ প্ৰথমখন গুৱাহাটীত এতিয়া নেহৰু ষ্টেডিয়ামত খেলসমূহ হৈছিল 1983 চনৰ 17 ডিচেম্বৰত। নেহৰু ষ্টেডিয়ামত প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট এদিনীয়া ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল। সেই সময়ত আমাৰ মনত আছে তাৰ আগে আগে ঠিক জুন মাহত যেতিয়া প্ৰভিঞ্চিয়েল বিশ্বকাপ ক্ৰিকেট এদিনীয়া ক্ৰিকেট ভাৰতে অপ্ৰত্যাশিতভাৱে ৱেষ্ট ইণ্ডিজক পৰাজিত কৰি চেম্পিয়ন হৈছিল কপিল দেৱৰ নেতৃত্বৰ ভাৰতীয় দল। আৰু তাৰ পাছতেই ৱেষ্ট ইণ্ডিজে ভাৰত ভ্ৰমণলৈ আহিছিল আৰু সেই তাৰে এখন খেল গুৱাহাটীত হৈছিল। এই খেলখন আমাৰ মনত আছে যে তেতিয়া একেবাৰে গোটেই ক্লাইভ লয়ডৰ নেতৃত্বাধীন যিটো একেবাৰে বিশ্বকাপৰ দল আছিল সেই দলটোৱে ইয়াত খেলিছিল আৰু বৰ শোচনীয়ভাৱে ভাৰতীয় দল পৰাজিত হৈছিল। আমাৰ মনত আছে সেই সময়ত, মই ঠিক তাৰ ৰান সংখ্যা মনত নাই খেলৰ, কিন্তু ফলাফল আমাৰ মনত আছে যে চিনিজে যেন সেই হাৰৰ পতক তুলিছিল। সেই ছিৰিজটোত আচলতে ভাৰতীয় দল পৰাজিত হৈছিল ক্ৰিকেট বিশ্বকাপ জয় কৰাৰ পিছতেই। যি কি নহওক, ইয়াৰ আগতে আছিলে কি গুৱাহাটীত এই ধৰণৰ খেল মাণ্ডলিক খেল হৈছিল, পূব মণ্ডলৰ খেল হৈছিলে, তাত অসমৰ 2 এজন খেলুৱৈ স্থান পাইছিলে আৰু 3 দিনীয়া খেলহে হৈছিলে ইয়াৰ আগলৈকে। গতিকে 83 চনৰ পৰাই যে আৰম্ভ হ'ল এই পৰিক্ৰমা, আজি প্ৰায় 42 বছৰৰ পাছত এই স্বীকৃতি পোৱাটো, প্ৰায় 42 বছৰৰ পাছত গুৱাহাটীক টেষ্ট ভেন্যু হিচাপে স্বীকৃতি দিয়া হ'ল, এইটো নিশ্চয়কৈ খুব ভাল খবৰ। আৰু মই ভাবোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমীসকলে ইয়াৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাকিব। নৱেম্বৰত হ'বলগীয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যিখন টেষ্ট হ'ব গুৱাহাটীত অনুষ্ঠিত হ'ব, 22 নৱেম্বৰৰ পৰা হ'ব, সেই খেলখন চোৱাৰ বাবে।
আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিল, প্ৰশ্নকাকত ফাদিলত জড়িত 15খন ব্যক্তিগত শিক্ষানুষ্ঠানত স্বীকৃতি অনুমতি বাতিলৰ নিৰ্দেশ, হিন্দী লেখক বিনোদ কুমাৰ শুক্লালৈ জ্ঞানপীঠ বঁটা, 3 দিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যাত্ৰা আদিৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান পোৱা পৰিলক্ষিত হৈছে। দৈনিক অসম কাকতে গণিত আৰু অৰ্থনীতিৰ দৰে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাকী বিষয়সমূহৰ প্ৰশ্নকাকতো ফাদিল হোৱাৰ আশংকাত অসম ৰাজ্যিক শিক্ষা পৰিষদে বাকী থকা আটাইকেইটা বিষয়ৰ পৰীক্ষা বাতিল কৰাৰ বাতৰিক ওকণিৰ ভয়ত চুলিকে ঘূৰালে শিক্ষা পৰিষদে শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক আটাইকেইখন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতে প্ৰখ্যাত হিন্দী কবি ঔপন্যাসিক বিনোদ কুমাৰ শুক্লালৈ জ্ঞানপীঠ বঁটা আগবঢ়োৱা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অসম কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। বিধানসভাৰ মজিয়াত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণে অকল বিৰোধীৰ বাবেই নহয় বৰং শাসকীয় দলটোৰ অভ্যন্তৰতো তীব্ৰ জকাৰণি সৃষ্টি কৰিছে বুলি আমাৰ অসম কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে গুৱাহাটীত হ'বলগীয়া টেষ্ট ক্ৰিকেট মেচৰ বাতৰিক প্ৰথমবাৰৰ বাবে গুৱাহাটীত হ'ব টেষ্ট ক্ৰিকেট শিৰোনামেৰে প্ৰকাশ কৰিছে। দাক্ষিণাটৰ আটাইকেইখন ৰাজ্য জনসংখ্যাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে কেন্দ্ৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে থিয় হ'ল দক্ষিণাটৰ 4 ৰাজ্য শিৰোনামেৰে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে দুবছৰত BPCLত 1000 কোটি টকা লোকচান হোৱা বুলি এটা বাতৰি প্ৰকাশ কৰিছে। একেটা বাতৰিক দি আছাম ট্ৰিবিউন কাকতে CM মুজ BCPL ডাইভাৰ্চিফিকেশ্যন শিৰোনামেৰে প্ৰকাশ কৰিছে। আহক এতিয়া বাতৰিৰ মাজলৈ ঘূৰি যাওক।
ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। গুৱাহাটীৰ শিলপুখুৰীৰ সোণাধৰ সেনাপতি পথ নিবাসী প্ৰভা সেনাপতিৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 84 বছৰ। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰো সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 25.3 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 18.5 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ধেমাজি জিলাৰ সীমামূৰীয়া গাঁওসমূহত আন্তঃৰাজ্যিক সীমা সমস্যা শীঘ্ৰে সমাধান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ আকৰ্ষণীয় প্ৰচাৰ অভিযান। প্ৰশ্নকাকত ফাদিল আৰু প্ৰটকল উলংঘাৰ পৰিপ্ৰেক্ষিতত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিল। পানবজাৰ পানী শোধন প্ৰকল্পৰ মেৰামতিৰ কামত গুৱাহাটী মহানগৰীৰ 16টা স্থানত পানী যোগান ব্যাহত। আৰু নৱেম্বৰত প্ৰথমখন খেলৰ ঘোষণাৰে গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সংস্থা ষ্টেডিয়ামৰ টেষ্ট মেচ আয়োজনৰ যোগ্যতা লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।